আঠ নম্বৰ ফুটুক আব্ৰাহাম ছাৰা আৰু ইছহাক। বাখাৰ বছৰ পাৰ হৈয়ে যোৱা পৰে নোহা থপন বাখাৰ বংশধৰ উৎপন্ন হৈয়ে বাখাৰ জাতি হৈছে। আব্ৰাহাম একজন ইংকামন যেই নেকি ঈশ্বৰকে প্ৰেম কৰিব আৰু আজ্ঞা মানি চলিব। ঈশ্বৰই আব্ৰাহামগে প্ৰতিজ্ঞা কৰিছে যে ওলা বংশধৰ ঘিলেগে এগৰা মহা জাতিনী পৰিণত কৰিব। আব্ৰাহাম আৰু ওলা পত্নী ছাৰালা সন্তান থাকিব, কিন্তু ওৰা ঈশ্বৰলা প্ৰতিজ্ঞাৰেগে বিশ্বাস কৰিছে। উমলা বুঢ়া কালনী এগৰা সন্তান জন্মিছে, ওলা নাম থৈছে ইছহাক।